জিৰিমিয়া 48 অধ্যায় মোৱাবৰ বিষয়। মোৱাবলৈ ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ যিহুৱাই এই কথা কৈছে, হাই হাই নবু, কিয়নো সেয়ে উচ্ছন্ন হ'ল, কিৰিয়াথৰিমে লাজ পালে, ধৰা পৰিল, মিছগবে লাজ পালে আৰু ব্যাকুল হ'ল। মোৱাবৰ গৌৰৱ আৰু নাই, শত্ৰুৱে তাৰ বিৰুদ্ধে হিজবুনত অমংগলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, আহা আমি তাক এক জাতিৰ হোৱাৰ পৰা উচ্ছন্ন কৰোঁ হওক, সেই মদমেন তোমাকো নিস্তাৰ কৰা হ'ব, তৰোৱাল তোমাৰ পাছে পাছে যাব। শুনা, সৰু নৈমত চিঞৰ বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে, মোৱাব নষ্ট হ'ল, তাৰ সন্তানসকলে চিঞৰৰ শব্দ শুনাইছে, কিয়নো লোহিতলৈ উঠি যোৱা বাটেদি তেওঁলোকে কন্দনেৰে উঠি যাব, কাৰণ সৰু নৈমলৈ নামি যোৱা বাটত সংহাৰৰ দুখৰ চিঞৰ শুনা গৈছে। তোমালোকে পলোৱা, নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা ঝাউ গছৰ নিচিনা হোৱা, কিয়নো তুমি তোমাৰ কাৰ্যত আৰু তোমাৰ বহুমূল্য বস্তুত নিৰ্ভয় কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমুজ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী অৱস্থালৈ একেলগে ওলাই যাব, প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব। জিহুৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ'ব, সমতলো বিনষ্ট হ'ব। তোমালোকে মোৱাবক আপোন বাটে উৰি যাবৰ বাবে ডেউকা দিয়া, তাৰ নগৰবোৰ ধ্বংস কৰা হ'ব, তাত বাস কৰোতা কোনো নহ'ব। যিজনে জিহুৱাৰ কাৰ্য এলাহেৰে কৰে তেওঁ হাবগ্ৰস্ত হওক, আৰু যিজনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোচাই ৰাখে তেওঁ হাবগ্ৰস্ত হওক। মোৱাব সৰুকালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী অৱস্থালৈ যোৱাও নাই। এইকাৰণে তাৰ সুস্বাদ তাতে আছে, আৰু তাৰ দগ্ধ পৰিৱৰ্তন হোৱা নাই। এই হেতুকে জিহুৱাই কৈছে, গতিকে চোৱা, এই দিনবোৰ আহি আছে, যিদিনা মই ঢালিবলৈ মানুহ পঠিয়াম, সেইদিন আহিছে, সেইদিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ সুদা কৰিব, আৰু তাৰ ঘটবোৰ দুখৰ দুখৰ কৰিব। ইজৰাইল বংশই নিজ বিশ্বাসৰ ভূমি বৈতেলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমুচৰ বিষয়ে লাজ পাব। আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ বুলি তোমালোকে কেনেকৈ ক'ব পাৰা? মোৱাব উচ্ছন্ন হ'ল, আৰু তাৰ নগৰবোৰ ধোৱা হৈ উৰি গ'ল, আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ'ল। বাহিনীসকলৰ জিহুৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে, মোৱাবৰ আপদ ওচৰ পালেহি, আৰু তাৰ অমংগল অতিক্ষয় বেগেৰে আহিছে। মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা, এই শকত লাখুটি আৰু সুন্দৰ দণ্ডডালি কেনেৰূপে ভাগিল, সেই দ্বিগুণ নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাটোৰ হৈ মাটিত বহা, কিয়নো মোৱাবৰ সংসাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে। সেই অৰুয়েৰৰ নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা, পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ'ল বুলি সোধা। মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ'ল, তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা, মোৱাব যে উচ্ছন্ন হ'ল তাক অনুনত প্ৰচাৰ কৰা, আৰু শাস্তি আহিল সমৰ্থলৰ দেশলৈ, হুলুন, জহচা, মেফাত, দিবুন, নবু, বৈদ ডিবলাথৰিয়ম, কিৰিয়াথৰিম, বৈদ গামুল, বৈদ মিউন, কৰিউত আৰু বৰ্ষা, দূৰৈত কি ওচৰত থকা মোৱাব দেখিও সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল। যিহুৱাই কৈছে, মোৱাবৰ হিংটি কটা হ'ল আৰু বাহু ভঙা হ'ল, তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহুৱাৰ বিৰুদ্ধে গৰ্ব কৰিলে আৰু মোৱাবে নিজ বতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰোবৰ বিষয়ো হ'ব। কিয়নো ইজৰাইল জানো তোমাৰ আগত বিদ্ৰোবৰ বিষয় নাছিল, তাক জানো চোৰৰ মাজত পোৱা নগৈছিল, কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা। সেই মোৱাব নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাঁতৰ মুখৰ কিনাৰত বাঁহ সজা কপুৰটিৰ দৰে হোৱা, আমি মোৱাবৰ অহংকাৰৰ বিষয়ে শুনিলোঁ যে সি বৰ গৰ্বী, তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্বৰ কথা আমি শুনিলোঁ। যিহুৱাই কৈছে, মই জানো তাৰ ক্ৰোধ মিছা, তাৰ বৰ কথা নিষ্ফল, এইকাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম। কীৰ হেৰছৰ লোকসকলৰ বিষয়ে বিলাপ কৰা যাব, হে শিৱমাৰ দাক্ষালতা, মই জাজেৰৰ কন্দনতকৈও তোমাৰ বিষয়ে অধিককৈ ক্ৰন্দন কৰিম। তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল, সেয়ে জাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল। তোমাৰ ঘাম কালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দাক্ষা গুটিৰ বাবে বিনাশ আহিল। মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ'ল, আৰু মই দাক্ষা কুণ্ডত দাক্ষাৰস নাইকিয়া কৰিলোঁ, কোনেও আনন্দৰ ধ্বনিৰে নগচকিব, সেই ধ্বনি আনন্দৰ ধ্বনি নহ'ব। হিজবোনত এনে চিঞৰ বাখৰ হৈছে যে তাৰ শব্দ ইলিয়ালিলৈকে আৰু জহস্বৰলৈকে গৈছে, আৰু চোৰৰ পৰা চিঞৰ বাখৰ শব্দ হুৰুনয়মলৈকে আৰু ইগলুত চলিচিয়ালৈকে গৈছে, কিয়নো নিম্মিমৰ জলসমূহ মৰুভূমি হ'ব। ইয়াত বাজে উচ্চ স্থানৰ উৎসৰ্গ কৰোতা আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম, ইয়াকে জিহুৱাই কৈছে। এইকাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ হেৰছৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে, কাৰণ সি অৰ্জা অধিক বস্তু নষ্ট হ'ল। কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ'ল আৰু প্ৰত্যেকৰ দাড়ি কটা হ'ল, সকলোৰে হাতত কাটকোট আৰু কঁকালত চট আছে। মোৱাবৰ সকলো ঘৰৰ ছালত আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে, কিয়নো জিহুৱাই কৈছে, ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ। সি কেনে ভগ্ন হ'ল, তেওঁলোকে কেনে হাহাকাৰ কৰিছে, মোৱাবে লাজতে কেনে ৰূপে মুখ ঘূৰালে। এইদৰে মোৱাবৰ নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰোপ আৰু ত্ৰাহৰ বিষয় হ'ব। কিয়নো জিহুৱাই এইদৰে কৈছে, চোৱা, মই কোৰৰ পক্ষীৰ দৰে উৰি আহি মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব, কৰিওতক হাত কৰি লোৱা হ'ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ'ল, আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰখৰ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ'ব। মোৱাবে জিহুৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ'ব। জিহুৱাই কৈছে, সেই মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ গাত আৰু ফাণ্ড নিৰূপিত আছে, যিকোনোৱে সেই আপদৰ পৰা পলাব তেওঁ সেই গাঁতত পৰিব, আৰু যিকোনোৱে সেই গাঁতৰ পৰা উঠিব তেওঁ সেই ফাণ্ডত ধৰা পৰিব। কিয়নো জিহুৱাই কৈছে, মই তেওঁৰ ওপৰত মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম। পলৰীয়াসকল হিজবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে, কাৰণ হিজবোনৰ পৰা অগ্নি আৰু চিহুনৰ মাজৰ পৰা জুই শিখা ওলাই মোৱাবৰ দাড়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে। হাই হাই মোৱাব, কমোচৰ প্ৰজাসকলৰ সৰ্বনাশ হ'ল, কাৰণ তোমাৰ পুত্ৰসকলক বন্দী কৰি নিয়া হ'ল আৰু তোমাৰ জীয়াৰীসকলক বন্দী অৱস্থালৈ নিয়া হ'ল। তথাপি জিহুৱাই কৈছে, মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম, মোৱাবৰ দণ্ড ইমানলৈকে।